দ্বিতীয় সমুৱেল ন অধ্যায়। ৰফি বুচতলৈ ডাউদৰ দয়া জন্মা। পাছে ডাউদে সুধিলে, মই জোনাথনৰ কাৰণে যিজনলৈ দয়া ব্যৱহাৰ কৰিব পাৰিম, এনে চৌলৰ বংশৰ কোনো এতিয়াও অৱশিষ্ট আছেনে? তাতে চিবা নামেৰে চৌলৰ যি এজন দাস আছিল, তেওঁক ডাউদৰ ওচৰলৈ মাতি অনাত ৰজাই তেওঁ সুধিলে, তুমি চিবা হোৱানে? তেওঁ ক'লে, আপোনাৰ দাস মই, সেয়ে হওঁ। পাছত ৰজাই সুধিলে, মই ঈশ্বৰলৈ চাই যিজনক দয়া কৰিব পাৰোঁ, চৌলৰ বংশৰ এনে কোনো অৱশিষ্ট লোক নাইনে? তাতে চিবাই ৰজাক ক'লে, জোনাথনৰ দুয়োখন ভৰি খুৰা হোৱা এটি পুত্ৰ এতিয়াও অৱশিষ্ট আছে। ৰজাই তেওঁ সুধিলে, তেওঁ ক'ত আছে? চিবাই ৰজাক ক'লে, চাওক, তেওঁ লো ডবৰাত অমিয়েলৰ পুতেক মাখিৰৰ ঘৰত আছে। তেতিয়া ডাউদ ৰজাই লো ডবৰালৈ মানুহ পঠিয়াই অমিয়েলৰ পুত্ৰ মাখিৰৰ ঘৰৰ পৰা তেওঁক অনোৱালে। পাছে চৌলৰ নাতিয়েক জোনাথনৰ পুত্ৰ সেই মাফি বুচতে ডাউদৰ ওচৰলৈ আহি মাটিলৈ মুখ কৰি তেওঁক প্ৰণিপাত কৰিলে। তাতে ডাউদে ক'লে, হে মফি বুচত, তেওঁ উত্তৰ দিলে, চাওক, আপোনাৰ দাস আছো। তেতিয়া ডাউদে তেওঁক ক'লে, ভয় নকৰিবা, কিয়নো মই তোমাৰ পিতৃ জোনাথনৰ কাৰণে অৱশ্যে দয়া কৰিম, আৰু তোমাৰ পিতামহ চৌলৰ সকলো মাটি তোমাক ওলোটাই দিম, আৰু তুমি সদায় মোৰ মেজতে ভোজন কৰিবা। তাতে মফি বুচতে প্ৰণিপাত কৰি ক'লে, আপোনাৰ দাস মইনো কোন যে মৰা কুকুৰৰ সদৃশ্য যি মই, মোলৈ আপুনি সুদৃষ্টি কৰিছে? পাছে ৰজাই চৌলৰ দাস সেই চিবাক মতাই ক'লে, মই তোমাৰ প্ৰভুৰ পুত্ৰক চৌলৰ আৰু তেওঁ সকলো বংশৰ সৰ্বস্বকে দিলোঁ। এই হেতুকে তুমি আৰু তোমাৰ পুত্ৰসকলে আৰু তোমাৰ বন্দীবোৰেও একেলগে তেওঁৰ সেই মাটিত খেতি কৰিবা, আৰু তোমাৰ প্ৰভুৰ পুত্ৰ আহাৰৰ বাবে তাত উৎপন্ন হোৱা শস্য আনি দিবা। কিন্তু তোমাৰ প্ৰভুৰ পুত্ৰ মফি বুচতে সদায় মোৰ মাজতহে ভোজন কৰিব। সেই চিবাৰ 15 পুতেক আৰু 20 দাস আছিল। তেতিয়া চিবাই ৰজাক ক'লে, মোৰ প্ৰভু মহাৰাজে তেওঁ এই দাসক যি আজ্ঞা দিছে, সেইদৰে তেওঁ এই দাসে সকলোকে কৰিব। ৰজাই আৰু ক'লে, মফি বুচতে ৰাজকোঁৱৰৰ মাজৰ এজনৰ দৰে মোৰ মেজত ভোজন কৰিব। সেই মফি বুচতৰ মিখা নামেৰে এজন ডেকা পুত্ৰ আছিল। চিবাৰ ঘৰত থকা আটাই লোক মফি বুচতৰ দাস আছিল, আৰু মফি বুচতে জেৰুচালেমতে নিৰ্বাস কৰিলে, আৰু তেওঁ নিতেই নিতেই ৰজাৰ মেজত ভোজন কৰিলে, যদিবা তেওঁৰ দুয়োখন ভৰি খুৰা আছিল।